এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্য চৰকাৰে সমাগত নেট পৰীক্ষা পুনৰ অনুষ্ঠিত হোৱাৰ সময়ত বা তাৰ পূৰ্বে কোনোধৰণৰ অনীতি বা অনিয়মৰ আশ্ৰয় লোৱা ব্যক্তি তথা ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিছপুৰত অনুষ্ঠিত বৈঠকখনত এই পৰীক্ষাৰ সৈতে জড়িত সংশ্লিষ্ট সকলো পক্ষৰ শীৰ্ষ বিষয়ববীয়াসকলৰ সৈতে বিতংভাৱে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুইতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে 144 ধাৰা জাৰি কৰা হ'ব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত বাহনসমূহত পৰীক্ষাৰ দিনটো যাতায়াত বিনামূলীয়া হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহ 24 ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্ন কাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ'ব। সকলো পৰীক্ষা কেন্দ্ৰতে CCTVৰ দ্বাৰা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল 12 বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। প্ৰদৰ্শনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ আঁচনি উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত সবিশেষ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় গুপ্তাকে ধৰি ভালেমান নেতাকৰ্মী উপস্থিত থাকে। এই উপলক্ষে শিলচৰৰ ডাক বাংলো ৰোডত বিজেপিৰ কাছাৰ জিলা সমিতিৰ উদ্যোগত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই এই প্ৰদৰ্শনীৰ উদ্বোধন কৰে। অহা 19 জুনলৈকে এই প্ৰদৰ্শনী চলি থাকিব। সেয়েহে আজিৰ দিনটোত উপস্থিত থাকিব নোৱাৰা লোকসকলক তথ্য সমৃদ্ধ প্ৰদৰ্শনীখন চাবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত 3টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যাধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱা পানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিগত 3 বছৰত চোৰাং চিকাৰীয়ে এটাও গড় অথবা বাঘ হত্যা কৰিবলৈ সমৰ্থ হোৱা নাই বুলি প্ৰকাশ কৰি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সন্তুষ্টি প্ৰকাশ কৰিছে। বিগত 3 বছৰৰ তথ্য এই কথা প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ বন্যপ্ৰাণী সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আগশাৰীৰ স্থান গ্ৰহণ কৰাৰ উদ্দেশ্যে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মৰ্যাদা লাভ কৰা মানস ৰাষ্ট্ৰীয় উদ্যানত এসময়ত চোৰাং চিকাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনত বন্যপ্ৰাণী সুৰক্ষা নিশ্চিত কৰাৰ বাবে বন কৰ্তৃপক্ষ, স্থানীয় জনসাধাৰণ তথা চৰকাৰে যৌথ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ চোৰাং চিকাৰী বিৰোধী অভিযান শক্তিশালী কৰি তোলা হৈছে। এই উদ্দেশ্যে পৰ্যবেক্ষণ ব্যৱস্থা আধুনিক আৰু উন্নত কৰি তোলা হৈছে। তদুপৰি আন্তঃগাঁথনিও শক্তিশালী কৰি তোলা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বিগত কিছু বছৰ ধৰি চোৰাং চিকাৰীয়ে গড় চিকাৰ কৰিব পৰা নাই। মহিলা টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ভাৰতে আজি নেডাৰলেণ্ডছক জয়ৰ বাবে 210 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেটিং কৰি স্মৃতি মান্ধানাৰ 47টা বলত 74 ৰাণৰ সহযোগত নিৰ্ধাৰিত বিশ্ব অভাৰত 5টা উইকেট হেৰুৱাই 209 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নেডাৰলেণ্ডছে বাতৰি যুগুতোৱাৰ পৰলৈকে 6 অভাৰত 1টা উইকেট হেৰুৱাই 39 ৰাণ সংগ্ৰহ কৰি খেলি আছে। উল্লেখযোগ্য যে ভাৰতে গ্ৰুপৰ প্ৰথমখন খেলত পাকিস্তানৰ মহিলা দলক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।